সুরাহ আল ফাতিহা মক্কা কালীন বচনে সাত আল্লাহচা নাভানি জো অসীম দয়াবন্ত ব পরম কৃপাবন্ত আহে। স্তবন ফক্ত আল্লাহসাঠিচ আহে জো সর্ব সৃষ্টিচা রব মনজে পালন করতা আহে। একমাত্র কৃপাবন্ত আনি দয়াবন্ত নির্ণয়াচা দিবসাচা স্বামী আহে। आम्ही तुझीच बंदगी भक्ती करतो आणि तुझपाशीच मदत मागतो। आम्हाला सरळ मार्ग दाखव, त्या लोकांचा मार्ग ज्यांना तू अनुग्रहित केलेस, जे कोपग्रस्त झाले नाहीत व जे मार्गभ्रष्ट नाहीत।